এয়া আকাশবাণী গুৱাহাটী পুৱাৰজনী অসমৰ বাতৰিৰ সৈতে মই কুমাৰ দেৱী দাস। স্নাতক ডিগ্ৰীধাৰী যুৱক যুৱতীসকলক প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলোৱাৰ বাবে সহায় কৰাৰ লগতে স্বাৱলম্বী হোৱাৰ বাবে সহযোগিতা আগবঢ়াবলৈ কালি মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ শুভাৰম্ভ কৰা হয়। ৰাজ্য চৰকাৰৰ দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগৰ দ্বাৰা আয়োজিত এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই আঁচনিখন মুকলি কৰে। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে কয় যে মধ্যবিত্ত পৰিয়ালৰ যুৱক যুৱতীসকলে স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত বিভিন্ন মানসিক কাৰণত পিতৃ মাতৃৰ পৰা ধন লবলৈ কুণ্ঠাবোধ কৰে। যুৱক যুৱতীসকলৰ মানসিক চাপৰ এই সমস্যা সহানুভূতিৰে লক্ষ্য কৰি অসম চৰকাৰে এই পদক্ষেপ লোৱা বুলি মুখ্যমন্ত্ৰী উল্লেখ কৰে। ডঃ শৰ্মাই এই অনুষ্ঠানতে কয় যে এবছৰৰ আৰ্থিক সহায়ে যুৱক যুৱতীসকলক ভৱিষ্যতৰ বাবে সুস্থিৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে লক্ষ্যত উপনীত হোৱাত উদগনি যোগাব। এই ধৰণৰ পদক্ষেপ দেশৰ কোনো ৰাজ্যতে গ্ৰহণ কৰা হোৱা নাই বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
ভাৰতৰ কোনো ৰাজ্যতে এই আঁচনিটো নাই। যিধৰণে নিযুত মইনা আঁচনি অসমৰ এটা ব্যতিক্ৰমী আঁচনি, এই আঁচনিটো আমাৰ বাবে এটা ব্যতিক্ৰমী আঁচনি। মোৰ প্ৰচেষ্টা আছিলে যে যুৱক যুৱতী গৰাকীয়ে আজি ডিগ্ৰী পাছ কৰাৰ লগে লগে দেউতাক মাকে এটা মানসিকভাৱে যুৱক যুৱতীজনে এটা সিদ্ধান্ত লয় যে আজিৰ পৰা দেউতা মাৰ পৰা টকা পইচা নোখোজো। কিন্তু আমাৰ ইয়াত কেম্পাছ ৰিক্ৰুইটমেণ্ট নাই যে পাছ কৰা দিনাখনৰ পৰাই আমি দৰমহা পাম, গতিকে নোখোজো বুলি কৈও আকৌ মাকক গৈ টকাটো খুজিবলগীয়াই হয়।
এই আঁচনিৰ জৰিয়তে চাকৰি সন্ধানত থকা যুৱক যুৱতীসকলক বিভিন্ন পৰীক্ষাৰ প্ৰস্তুতিকে ধৰি অন্যান্য ক্ষেত্ৰত সহায়ক হোৱাকৈ এবছৰলৈ প্ৰতিমাহে 2,500 টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। ৰাজ্য বা কেন্দ্ৰীয় চৰকাৰৰ শিক্ষানুষ্ঠান অথবা ৰাজহুৱা প্ৰতিষ্ঠানৰ পৰা 2025 বৰ্ষত স্নাতক ডিগ্ৰী লাভ কৰা যুৱক যুৱতীসকলে এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। শিক্ষাৰ্থীসকল অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ আজি আৰম্ভ হ'ব। সত্ৰ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলী, লখিমপুৰ, ধেমাজি আৰু নামনি অসমৰ হাউলী, পলাশবাৰী, টিহু, নলবাৰী, পাঠশালা, পাটাচাৰকুছি, তামোলপুৰ, নগাঁও, মৰিগাঁওকে ধৰি বিভিন্ন ঠাইত ৰাস উৎসৱৰ আয়োজন কৰা হৈছে। যোৱা এমাহজোৰা আখৰাৰ পাছত শিল্পী কলাঘুষলীসকলে ৰাস মহোৎসৱৰ শ শ বছৰীয়া পৰম্পৰা পালনৰ বাবে সাজু হৈছে। মাজুলীৰ 67খন ৰাস মহোৎসৱৰ কেইবাখনো আজিৰে পৰা 3-দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। জিলাখনৰ উত্তৰ কমলাবাৰী সত্ৰত 352 বছৰীয়া পৰম্পৰা অক্ষুণ্ণ ৰাখি ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি কেলিগোপাল নাটৰ আধাৰত ব্ৰজাৱলী ভাষাত আজি, কাইলৈ আৰু পৰহিলৈ কমলাকান্ত আটা ক্ষেত্ৰত ৰাস অনুষ্ঠিত হ'ব। ৰাস মহোৎসৱৰ সৈতে সংগতি ৰাখি মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় আৰু উত্তৰ কমলাবাৰী শংকৰদেৱ কৃষ্টি সংঘৰ সহযোগত মাজুলীৰ ৰাসলীলা, পৰম্পৰা, নান্দনিকতা আৰু প্ৰত্যাহ্বান শীৰ্ষক এখন আলোচনা চক্ৰৰ আয়োজন কৰা হৈছে। আউনীআটী, চামগুৰি, বেঙেনাটিকে ধৰি প্ৰায়বোৰ সত্ৰতে শ্ৰীকৃষ্ণৰ ৰাসলীলা উদযাপন কৰা হ'ব। ৰাসৰ পৰিপ্ৰেক্ষিতত 6 নৱেম্বৰত মাজুলীৰ স্থানীয় বন্ধৰ দিন ঘোষণা কৰা হৈছে। চেন্নাইৰ এখন চিকিৎসালয়ত কালি দেহাৱসান ঘটা বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাৰ নশ্বৰ দেহ আজি কিছু সময় পাছতেই বিমানেৰে অসমলৈ অনা হ'ব। বিমানবন্দৰত বাঁহীবাদকৰ দলে শিল্পীগৰাকীক বাঁহীৰ সুৰেৰে শ্ৰদ্ধাঞ্জলি জনাব। ইয়াৰ পাছতে তেওঁৰ নশ্বৰ দেহ গুৱাহাটীৰ অম্বিকাগিৰি নগৰৰ বাসগৃহলৈ নিয়া হ'ব। অম্বিকাগিৰি নগৰৰ সেউজ সংঘৰ বাকৰিত শিল্পীগৰাকীক ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব। নৱগ্ৰহ শ্মশানত আজি ৰাজ্যিক মৰ্যাদাৰে শিল্পীগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। অসমৰ সংগীত জগতলৈ অনবদ্য অৱদান আগবঢ়োৱা বাঁহীবাদকগৰাকী দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল। পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে তেওঁক চেন্নাইলৈ নিয়া হৈছিল। শেহতীয়াকৈ শিল্পীগৰাকীৰ স্বাস্থ্যৰ অৱস্থা অধিক জটিল হৈ পৰাৰ পাছত কালি পুৱা তেওঁৰ মৃত্যু হয়। সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ সাংস্কৃতিক বিভাগৰ উদ্যোগত স্থাপিত সোণোৱাল কছাৰী কালচাৰেল ছচাইটিৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস কালি অনুষ্ঠিত হয়। ডিব্ৰুগড়ৰ দুলীয়া ডাইনিজান বাইথ মন্দিৰত অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। অসম জনজাতি সাংস্কৃতিক মহাসভাৰ সভাপতি তথা গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত সঞ্চালক দেৱেন্দ্ৰনাথ বসুমতাৰী এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে। আজিৰ পুৱাৰ উজনি অসমৰ বাতৰিত ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।